এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাজ্যখনৰ সত্ৰ নামঘৰসমূহৰ লগতে ঘৰে ঘৰে ব্যাপক আয়োজন চলিছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰ জন্মাষ্টমী উদযাপন কৰা হ'ব। বিগত বৰ্ষৰ দৰে এইবেলিও মন্দিৰৰ পৰম্পৰাগত বৈদিক ৰীতি নীতিৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। দুপৰীয়া লগ্ন অনুসৰি মন্দিৰৰ বিগ্ৰহ মূল মণিকূটৰ পৰা উলিয়াই পূজাৰ বেদীত স্থাপন কৰি পূজা অৰ্চনা কৰা হ'ব। লগতে দৌলগোবিন্দ মন্দিৰত নাম প্ৰসংগও হ'ব। দৌলগোবিন্দ জন্মাষ্টমীৰ আয়োজন সন্দৰ্ভত উদ্যোক্তাই এনেদৰে কয়।
মহাপ্ৰভু দৌলগোবিন্দ মহাপ্ৰভুৰ এই জন্মাষ্টমী আমি আমাৰ পৰম্পৰাগতভাৱে আমি প্ৰতি বছৰে পালন কৰোঁ। আজি অষ্টমী তিথিৰ লগত ৰোহিণী নক্ষত্ৰ একেলগে মিলিছে, সেয়ে আজি জন্মাষ্টমী কাৰ্যভাগ আমি সম্পন্ন কৰিবলৈ আগবাঢ়িছো। ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। দিনৰ 3:30 বজাৰ লগে লগে মহাপ্ৰভুক আমি নাম প্ৰসংগৰে মন্দিৰৰ মণিকূটৰ বাহিৰলৈ উলিয়াই আনি আমাৰ ৰভাঘৰত স্থাপন কৰি ৰখা বেদীত তেখেতক স্থাপন কৰি বিধিগতভাৱে আমাৰ পূজা অৰ্পণ কৰা হ'ব। জন্মাষ্টমীৰ পূজা আমাৰ পৰম্পৰাগতে কৰা হয় কাৰণে দীঘলীয়া সময় লাগে, এইকাৰণে আমাৰ 18টা ঘটত পূজা হয়, হোম হয় আৰু লগতে পূজা পাৰ্বণ হয়, নাগাৰা নাম হ'ব, আয়তীসকলে নাম পৰিৱেশন কৰিব। আমি ৰাতি 10:30-11 বজাত আমাৰ সম্পূৰ্ণ হ'ব বুলি আমাৰ আশা ৰাখিছো।
ইপিনে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নলবাৰী জিলাৰ উলাবৰীত পাগলাদিয়া নদীৰ বুকুত এখন পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উলাবৰী হিতহাদিনী পুথিভঁৰালৰ উদ্যোগত আয়োজিত 83 সংখ্যক নাও খেল প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ পৰা অহা 15খন খেল নাৱে অংশগ্ৰহণ কৰিব। বিয়লি 2 বজাত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সত্ৰনগৰী মাজুলী, বৰপেটা, বটদ্ৰৱা আদিৰ লগতে ৰাজ্যখনৰ প্ৰধান প্ৰধান সত্ৰ আৰু নামঘৰসমূহ জন্মাষ্টমী উপলক্ষে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি সজাই পৰাই তোলা হৈছে। পুৱাৰে পৰাই নামঘৰসমূহত ভকত আৰু আয়তীসকলৰ নাম প্ৰসংগ, গীত নৃত্য অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। মাজুলীৰ 33খন সত্ৰ আৰু 300ৰো অধিক নামঘৰৰ লগতে প্ৰতিটো পৰিয়ালে জন্মাষ্টমী পালন কৰিছে। হৰিনাম কীৰ্তনৰ ধ্বনিৰে মাজুলী দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে বিভিন্ন শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ মাজত কৃষ্ণ নৃত্য, দিহানাম আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব। সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন কৰা হৈছে। এই উপলক্ষে ভক্তসকলে মন্দিৰসমূহ পৰিদৰ্শন কৰি ভগৱান শ্ৰীকৃষ্ণৰ উপাসনা কৰিছে। ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ কৰিবলৈ মিঠাই আৰু আন সামগ্ৰী প্ৰস্তুত কৰিছে। শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে গোকুল আৰু বৃন্দাবনৰ মন্দিৰসমূহৰ লগতে বাসগৃহসমূহো সজাই পৰাই তোলা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে জন্মাষ্টমী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। শ্ৰীমতী মুৰ্মুৱে দিয়া এটা বাৰ্তাত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু শিকনিসমূহে দেশৰ সংস্কৃতি আৰু দাৰ্শনিক ঐতিহ্যত এটা নতুন মাত্ৰা প্ৰদান কৰিছে বুলি উল্লেখ কৰে। অসম আৰক্ষীত নতুনকৈ 2টা বেটেলিয়ন গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কালি প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু শোধনাগাৰ আৰু তৈলক্ষেত্ৰ সুৰক্ষাৰ বাবেও এটা বিশেষ বেটেলিয়ন গঠন কৰা হ'ব বুলিও জনায়। আৰক্ষী সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱগত কৰে। লাচিত বৰফুকন একাডেমীক কম সময়ৰ ভিতৰতে পূৰ্ণাংগ ৰূপ দিয়াৰ লগতে এই একাডেমীখনক ৰাষ্ট্ৰীয় মানৰ অত্যাধুনিক প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসম আৰক্ষীত খালী থকা 5,000ৰো অধিক পদত নিযুক্তি দিয়া হ'ব বুলি সংবাদমেলত প্ৰকাশ কৰে। নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই স্বেচ্ছাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। কিছুদিন পূৰ্বে স্বেচ্ছামূলক অৱসৰ বিচাৰি দেৱাশীষ শৰ্মাই আবেদন কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰে গ্ৰাহ্য কৰিছে। সমান্তৰালকৈ নগাঁও জিলাৰ নতুন আয়ুক্ত হিচাপে IAS বিষয়া আৰণ্য শইকীয়াক নিযুক্তি দিয়া হৈছে। যোৰহাট জিলাৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আজি 60 সংখ্যক ATPA শ্বিল্ড ফুটবল প্ৰতিযোগিতা আৰম্ভ হ'ব। যোৰহাট ষ্টেডিয়ামত হ'বলগীয়া আজিৰ উদ্বোধনী খেলখন যোৰহাটৰ ভিক্টৰিয়া ক্লাব আৰু NRL ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'ব। খেলখন বিয়লি 2:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।